এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ চল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে আজি 13,041 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়। শ্ৰীবৈষ্ণৱে কয় যে ৰেলৱেৰ 4টা মাল্টি ট্ৰেকিং প্ৰকল্পই সমগ্ৰ পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ 8খন জিলা সামৰি ল'ব। তেওঁ লগতে জনায় যে প্ৰায় 9,450 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্রকল্পই ভাৰতীয় ৰেলৱে খণ্ডত প্ৰায় 410 কিলোমিটাৰ সংযোগ কৰিব। 2030-31 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱেৰ কাৰ্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ মান উন্নত কৰিব। প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় 60 লাখ জনসংখ্যা থকা 6,448খন গাঁৱৰ সংযোগ বৃদ্ধি কৰিব।
Panch bahut bade faisle liye
hai. 5 major decisions have been taken. The first 4 projects are related to the railways, while the 5th is a highway project. The first 4 railway projects include the quadrupling of the Howrah-Chennai main railway route and the quadrupling of the Cuttack-Paradip railway line. The 5th project is the construction of a 4-lane highway from Muzaffarpur via Sitamarhi to Sonbarsa. These projects with a total cost of 13041 crore rupees were approved by the cabinet today.
Total 13041 crore rupees ke projects aaj cabinet ne approve kiye.
শ্ৰীবৈষ্ণৱে কয় যে কেন্দ্ৰীয় কেবিনেটে বিহাৰত 22 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফৰপুৰ সীতামৰহী সোণবৰ্ষা অংশত চাইলেনযুক্ত ঘাইপথলৈ উন্নতকৰণৰ বাবে অনুমোদন জনাইছে। তেওঁ কয় যে 82.57 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে মুঠ 3,590 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি ওলোৱা হ'ব। এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী আৰু মালবাহী পৰিবহণৰ দ্ৰুত আৰু নিৰাপদ চলাচল, ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি আৰু আঞ্চলিক সংযোগ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে বিহাৰৰ সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৱে কৌশলগত আৰু অৰ্থনৈতিক প্ৰাসংগিকতাক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
बिहार में बहुत इम्पोर्टेंट आज हाईवे का प्रोजेक्ट माननीय प्रधानमंत्री जी ने अप्रूव किया है। ये प्रोजेक्ट नेपाल के बॉर्डर से लेके स्टार्ट होता है। 83 किलोमीटर का ब्राउन फील्ड प्रोजेक्ट है। एग्जिस्टिंग लाइन को अपग्रेड किया जाएगा 4-लेन हाईवे में और 3,591 करोड़ रुपीज का इन्वेस्टमेंट इसमें हो। कई मेजर टूरिज्म के स्पॉट्स हैं, प्लस एक तरीके से ये सारा इकोनॉमिक कॉरिडोर बन रहा है।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে প্ৰযুক্তি, সংবাদ মাধ্যম, অৰ্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি নিৰ্দেশনাসমূহ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰা দায়িত্বসমূহ ন্যায়, সততা আৰু নিষ্ঠাৰ মনোভাৱেৰে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে শাসনৰ মানদণ্ড উন্নত কৰা আৰু জনসাধাৰণক সেৱা আগবঢ়োৱা এই উমৈহতীয়া উদ্দেশ্য সাধনৰ দুয়োটা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা আৰু বিশ্বাসযোগ্য তথ্য যোগানত সঁহাৰি আগবঢ়োৱাৰ বিষয়টো গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ বুলি প্ৰশিক্ষাৰ্থীসকলক জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ কৌতূহলী মনোভাৱ গঢ়ি তোলা, সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, নতুন নতুন বিষয়ত দক্ষতা বৃদ্ধি আৰু অভিজ্ঞতাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনায়। ভাৰতীয় তথ্য সেৱাৰ ভূমিকাৰ গুৰুত্বক আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ই নাগৰিকৰ সৈতে চৰকাৰৰ সংযোগ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে সামাজিক মাধ্যমে জনসাধাৰণে তথ্য গ্ৰহণ, তথ্য আদান প্ৰদান আৰু নিত্য নতুন তথ্যৰ প্ৰতি সঁহাৰি জনোৱা ধৰণত যথেষ্ট পৰিৱৰ্তন আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়াসকলক সামাজিক মাধ্যমৰ মঞ্চ কেৱল নাগৰিকসকলৰ তথ্য অৱগত আৰু ইয়াৰ জৰিয়তে ইয়াৰ সৈতে জড়িত কৰাই নহয়, তেওঁলোকক অভিযোগ শুনিবলৈ, বুজিবলৈ আৰু উপযুক্ত সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই মঞ্চ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। যেতিয়া তথ্যসমূহ দ্ৰুতগতিত বিস্তাৰ হয় তেতিয়া তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা আৰু জনস্বাৰ্থই সদায় চৰকাৰী যোগাযোগক পথ প্ৰদৰ্শন কৰিব বুলি তেওঁ সজোৰে উল্লেখ কৰে। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ 70গৰাকী আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্ৰতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদাৰিত্বৰ বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকল উপস্থিত থাকিব। মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰীগোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ বঙকো ইস্তানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে 2022ৰ ছেপ্টেম্বৰত দুয়ো দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহাৰাজা মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনৰ জনসাধাৰণক কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজা মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰা খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ডেৰাডুনৰ ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱা 2025-27 বৰ্ষৰ প্ৰশিক্ষাৰ্থীৰ বিষয়াসকলৰ উদ্দেশ্যি ভাষণ দিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমী 2024 বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাবলীপুৰমত দক্ষিণ খণ্ডৰ পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ, লক্ষদ্বীপ সন্নিৱিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক কাৰ্যকৰী সন্দৰ্ভত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে উল্লেখ কৰে যে অনলাইন কোচিঙে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুলভ উচ্চমানৰ শিক্ষণ বিষয়বস্তু, বিশেষজ্ঞৰ নিৰ্দেশনা আৰু গাঁথনিগত প্ৰস্তুতি কৌশল প্ৰদান কৰি এক শক্তিশালী ৰাষ্ট্ৰীয় মঞ্চ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ সিঙ্গাপুৰত ভাৰত আৰু সিঙ্গাপুৰৰ মাজত চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কিছু সময় পূৰ্বে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।